বাতৰি পঢ়িছোঁ বৰষা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিদেশ মন্ত্ৰী ডঃ এ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্ৰাক আৰু ট্ৰেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত 10 লোক নিহত হোৱাৰ লগতে 3 লোক আহত হয় আৰু শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি ডুবাইত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতৰ দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে আমাৰ চৰকাৰে ভাৰতৰ চহকী ঐতিহ্য আৰু সংস্কৃতিক সমন্বয়ৰ দোলেৰে বান্ধি স্বীকৃতি দি আহিছে। তেওঁ কয় যে আঞ্চলিক ভাষাসমূহক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে ইও প্ৰমাণ কৰে। এই ভাষাসমূহে আমাৰ সাংস্কৃতিক বিচিত্ৰতাক প্ৰদৰ্শন কৰি আহিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় কেবিনেটে চেন্নাই মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে জনোৱা অনুমোদনে যাতায়াত সুচল কৰাৰ লগতে বহনক্ষম অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব। শ্ৰীমোদীয়ে চেন্নাই আৰু তামিলনাডুৰ জনসাধাৰণক চেন্নাই মেট্ৰ ৰেল প্ৰকল্পত কেবিনেটে অনুমোদন জনোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ইপিনে খোৱাতেল আৰু তৈল বীজৰ ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে এই অভিযানে ঘৰুৱা তৈল বীজ উৎপাদনক উদগনি যোগোৱাৰ লগতে কঠোৰ পৰিশ্ৰমী কৃষকসকলক সমৰ্থন আৰু দীৰ্ঘস্থায়ী কৃষিকাৰ্যক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুক্তিযুঁজ আৰু শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মদিৱস উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে শ্যামজী কৃষ্ণ বৰ্মাৰ দেশৰ প্ৰতি থকা ত্যাগৰ মনোভাৱ আৰু অদম্য সাহসে উঠি অহা প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ বৈপ্লৱিক কাম কাজসমূহে দেশৰ স্বাধীনতা ঘূৰাই অনাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে আধ্যাত্মিকতাৰ জৰিয়তে কেৱল ব্যক্তিগত জীৱনৰে নহয় সমাজ তথা পৃথিৱীয়ে সম্প্ৰতি সন্মুখীন হোৱা বিভিন্ন সমস্যাও সমাধান কৰিব পৰা যায়। এই সন্মিলনখন আবু ৰোডত ব্ৰহ্মকুমাৰী সংস্থানে আয়োজন কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বৰ্তমান মানৱীয় প্ৰমূল্যৰ অৱনতি ঘটাৰ সময়ত শান্তি আৰু একতাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। তেওঁ কয় যে বৰ্তমান পৃথিৱী জলবায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱৰ গ্ৰাসত পৰিছে। এনে কঠিন সময়ত এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'বলৈ সকলোৱে যথাসম্ভৱ প্ৰচেষ্টা কৰাটো আমাৰ দায়িত্ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ ভাৰত চৰকাৰৰ এজোপা গছপুলি মাতৃ নামত শীৰ্ষক অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে বিগত সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। ডঃ জয়শংকৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী ডঃ হাৰিণী আমাচুৰিয়াক সাক্ষাৎ কৰিব। তেওঁ লগতে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ কথা। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্ৰতিফলিত কৰি দ্বীপ ৰাষ্ট্ৰখনক সহায়ৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাক পুনৰ প্ৰতিষ্ঠা কৰিলে। এই ভ্ৰমণে লগতে দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি অব্যাহত থকা পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰিব। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্ৰাক আৰু ট্ৰেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত 10 লোক নিহত হোৱাৰ লগতে 3 লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। আনহাতে মিৰ্জাপুৰৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলেও গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিৰ্জাপুৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক 2,00,000 টকাৰ অনুগ্ৰহ ৰাশি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত আহতসকলক 50,000 টকা প্ৰদান কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত, নেপাল আৰু বাংলাদেশে ভাৰতৰ পাৱাৰ গ্ৰিডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ 40 মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। কালি কাঠমাণ্ডুত স্বাক্ষৰিত এই ত্ৰিপাক্ষিক চুক্তিৰ ফলত নেপাল প্ৰথমবাৰৰ বাবে বাংলাদেশক বিদ্যুৎ বিক্ৰী কৰিবলৈ সক্ষম হ'ব। ইয়াৰ আগতে নেপালে কেৱল ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰি আহিছে। এই চুক্তিয়ে নেপালৰ বিদ্যুৎ শক্তি ভাৰতীয় ভূখণ্ডলৈ ৰপ্তানিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। চুক্তি অনুসৰি ভাৰতে বাংলাদেশলৈ একে পৰিমাণৰ বিদ্যুৎ প্ৰেৰণ কৰাৰ আগতে নেপালে 400 কিলোৱাট বিদ্যুৎ শক্তি ধলকেৱাৰ মুজাফৰপুৰ ট্ৰেন্সমিশ্যন লাইনৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰিব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপত শুনিবলৈ পাব। শেহতীয়া বা বাতৰিৰ বাবে আকাশবাণীৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী, এক্স হেণ্ডেলত এয়াৰ নিউজ GHY, ইউটিউবত এয়াৰ নিউজ গুৱাহাটী আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাড়ু প্ৰস্তুতৰ বাবে ভেজাল ঘিৰ ব্যৱহাৰ সন্দৰ্ভত উঠা অভিযোগৰ তদন্তৰ বাবে এটা স্বাধীন বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই বিশেষ তদন্তকাৰী গোট দুগৰাকী CBI বিষয়া, অন্ধ্ৰপ্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানৱ কৰ্তৃপক্ষ এগৰাকী বিষয়াক লৈ গঠন কৰা হৈছে। CBIৰ সঞ্চালকে এই তদন্ত পৰ্যবেক্ষণ কৰিব। এই গোচৰটোৰ সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে বিষয়টোৰ সন্দৰ্ভত উঠা অভিযোগ আৰু প্ৰতি অভিযোগৰ কোনো যথাৰ্থতা দেখা পোৱা হোৱা নাই আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা আদালতৰ সিদ্ধান্তক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা উচিত নহয়। তিৰুমালা মন্দিৰৰ কোটি কোটি ভক্তৰ অনুভৱৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে বুলিও শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে শীৰ্ষ আদালতে জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়াম স্বামী, ৰাজ্যসভাৰ সাংসদ আৰু প্ৰাক্তন অধ্যক্ষ তথা তিৰুমালা তিৰুপতি দেৱস্থানম YV সুব্বাৰেড্ডী আৰু ইতিহাসবিদ বিক্ৰম সম্পতৰ লগতে আন ভালেমান লোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰে। হাৰিয়ানাৰ 90-জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ 1031 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত 930 জন পুৰুষ আৰু 101 গৰাকী মহিলা প্ৰাৰ্থী আছে। হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত 464 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। কাইলৈ ৰাজ্যখনৰ 2 কোটিতকৈও অধিক ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তৃতীয় ৰাষ্ট্ৰীয় ফ্লৰ কাৰ্লিং প্ৰতিযোগিতা আজি পুডুচেৰীৰ ৰাজীৱ গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। কাৰ্লিং ফেডাৰেচন অব ইণ্ডিয়া আৰু কাৰ্লিং পুডুচেৰীয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পুডুচেৰীৰ গৃহমন্ত্ৰী এ নাম শিৱায়মে দুদিনীয়া এই প্ৰতিযোগিতা উদ্বোধন কৰে। এই প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিকিম, হাৰিয়ানা, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুকে ধৰি 22খন ৰাজ্যৰ 500তকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি ডুবাইত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিজৰ প্ৰথমখন খেলত ছফি ডিভাইন নেতৃত্বাধীন নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি বিয়লি অনুষ্ঠিত হ'বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত এই খেলৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অহা 20 অক্টোবৰলৈ চলিব। গ্ৰুপ এত ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গ্ৰুপ বিত বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্ৰাক আৰু ট্ৰেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত 10জন লোক নিহত হোৱাৰ লগে লগে 3জন লোক আহত হয়। আৰু শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি ডুবাইত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।